ৰকাহীন বাক্য 21 অধ্যায়। তাৰপাছত মই নতুন আকাশমণ্ডল আৰু নতুন পৃথিৱী দেখিলো, কিয়নো প্ৰথম আকাশমণ্ডল আৰু প্ৰথম পৃথিৱী গুচি গ'ল, সমুদ্ৰও নাছিল। আৰু দৰাৰ কাৰণে বিভূষিতা কইনা যেনে তেনেকৈ যুগুত হোৱা সেই পবিত্ৰ নগৰ নতুন জিৰচালেমক ঈশ্বৰৰ পৰা অৰ্থাৎ স্বৰ্গৰ পৰা নমা দেখিলোঁ। পাছত মই সেই সিংহাসনৰ পৰা এই মহা আকাশবাণী শুনিলোঁ, হৌৱা চোৱা, লোকসকলৰ সহিত ঈশ্বৰৰ নিবাস আৰু তেওঁলোকৰ সহিত তেওঁ নিবাস কৰিব। তেওঁলোক তেওঁৰ নিজ লোক হ'ব আৰু ঈশ্বৰৰ নিজে সংগী হৈ তেওঁলোকৰ ঈশ্বৰ হ'ব। তেওঁলোকৰ চকুৰ পৰা আটাই চকুলো মচি গুচাব, যাতে মৃত্যু পুনৰ নহ'ব, শোক বা ক্ৰন্দন বা বেদনাও পুনৰ নহ'ব, আগৰবোৰ গুচি গ'ল। পাছত সিংহাসনৰ ওপৰত বহাজনে ক'লে, চোৱা, মই সকলোকে নতুন কৰোঁ। তেওঁ পুনৰ কৰে, লিখা, কিয়নো এইবোৰ কথা বিশ্বাসযোগ্য আৰু সত্য। পাছত তেওঁ মোক ক'লে, এই সকলো হ'ল, মই আলফা আৰু ওমেগা, আদি আৰু অন্ত। পিয়াহ লগাজনক মই জীৱন জলৰ ভুমুকৰ পানী বিনামূল্যে দিম। যিজনে জয় কৰে তেওঁ এইবোৰৰ অধিকাৰী হ'ব, মই তেওঁৰ ঈশ্বৰ হ'ম আৰু তেওঁ মোৰ পুত্ৰ হ'ব। কিন্তু যিসকল ভয়াতুৰ, অবিশ্বাসী, ঘীনলগীয়া, নৰবধি, ব্যভিচাৰী, মায়াবী, মূৰ্তিপূজক আৰু সকলো মিছলীয়াসকললৈ জ্বলি থকা গন্ধক আৰু জুইৰ সৰুবোৰ নিজ নিজ ভাগ পাব, সেয়াই দ্বিতীয় মৃত্যু। তেতিয়া শেষৰ সাত উৎপাতেৰে পৰিপূৰ্ণ সাতোটা বাতি লোৱাই সাতজন দ্ৰুতৰ এজন আহিল আৰু মোৰ ওচৰলৈ আহি ক'লে, ইয়ালৈ আহা, মই তোমাক সেই কন্যা অৰ্থাৎ মেৰ পোৱালীৰ ভাৰ্যাক দেখুৱাম। যাতে তেওঁ মোক আত্মাত এখন ডাঙৰ ওখ পৰ্বতলৈ নিলে আৰু ঈশ্বৰৰ পৰা অৰ্থাৎ স্বৰ্গৰ পৰা নামি অহা ঈশ্বৰৰ প্ৰভাৱ যুক্ত সেই পবিত্ৰ জিৰচালেম নগৰ দেখুৱালে। সেই নতুন জিৰচালেম ঈশ্বৰৰ মহিমাৰে পূৰ্ণ আছিল আৰু তাৰ জ্যোতি বহুমূলীয়া মণি অৰ্থাৎ ফস্তিকৰ দৰে নিৰ্মল সূৰ্যকান্ত মণিৰ নিচিনা আছিল। তাত ওখৰ ডাঙৰ গড় আৰু বাৰখন দ্বাৰ আছিল। সেই বাৰখন দ্বাৰত বাৰজন দূত থাকে আৰু সেই দ্বাৰত ইজৰাইলৰ সন্তানসকলৰ বাৰ ফৈদৰ নাম লিখা আছিল। তাৰে তিনিখনৰ দ্বাৰ পূবফালে, তিনিখন দ্বাৰ উত্তৰফালে, তিনিখন দ্বাৰ দক্ষিণফালে আৰু তিনিখন দুৱাৰ পশ্চিমফালে। আৰু নগৰৰ গড়ৰ বাৰটা ভিত্তিমূল, তাত মেৰ পোৱালীৰ বাৰজন পাচনিৰ বাৰটা নাম আছে। আৰু সেই নগৰ আৰু তাৰ দুৱাৰবোৰ আৰু তাৰ গড় জুখিবৰ কাৰণে মোৰে সৈতে কথা হোৱাজনৰ সোণৰ নলৰ এডাল জোখ আছিল। সেই নগৰ চাৰিচুকীয়া, তাৰ দীঘলে পথালিয়ে সমান। পাছত তেওঁ নলেৰে নগৰখনৰ জোখ লৈ 1500 মাইল পালে, দীঘে পথালিয়ে আৰু উচ্চতাত সমান। পাছত গড় জুখি মানুহৰ অৰ্থাৎ দুটৰ জোখ ডালেৰে 144 হাত হ'ল। সেই গড়ৰ গাঁথনি সূৰ্যকান্ত মণিৰ আৰু নগৰখন শুদ্ধ সোণৰ পৰিষ্কাৰ দৰ্পণৰ নিচিনা। নগৰৰ গড়ৰ ভিত্তিমূলবোৰ আটাইবিধ বহুমূলীয়া মণিৰে বিভূষিত আছিল। প্ৰথম সূৰ্যকান্তৰ, দ্বিতীয় নীলকান্তৰ, তৃতীয় ত্ৰামমণি, চতুৰ্থ মৰকটৰ, পঞ্চম বৈদুৰ্যৰ, ষষ্ঠ চান্দীয় মণিৰ, সপ্তম স্বৰ্ণমণিৰ, অষ্টম গুমেদিকৰ, নৱম পদ্মৰাগৰ, দশম লখুনীয়ৰ, একাদশ পেৰুজৰ, দ্বাদশ কটাহেলাৰ আছিল। সেই বাৰটা দ্বাৰত বাৰটা মুকুতা আছিল আৰু প্ৰত্যেকটো দ্বাৰে এটা এটা মুকুতাৰে সজা হৈছিল। নগৰৰ আলিবাট শুদ্ধ সোণৰ আৰু পৰিষ্কাৰ দৰ্পণৰ নিচিনা আছিল। তাৰ ভিতৰত মই কোনো মন্দিৰ নেদেখিলোঁ, কিয়নো সৰ্বশক্তিমান প্ৰভু পৰমেশ্বৰ আৰু সেই মেৰ পোৱালীজনে তাৰ মন্দিৰ। সেই নগৰৰ দীপ্তিৰ বাবে সূৰ্য বা চন্দ্ৰৰ প্ৰয়োজন নাই, কিয়নো তাত ঈশ্বৰৰ প্ৰতাপে দীপ্তি দিয়ে আৰু মেৰ পোৱালীজন তাৰ প্ৰদীপ স্বৰূপ। জাতিবোৰে সেই দীপ্তিত অহা যোৱা কৰিব আৰু পৃথিৱীৰ ৰজাসকলে নিজৰ প্ৰতাপ তাৰ ভিতৰলৈ আনিব। তাৰ দ্বাৰবোৰ নিদত কেতিয়াও বন্ধ নহ'ব, কিয়নো তাত ৰাতি নহ'ব। তেওঁলোকে জাতিসকলৰ প্ৰতাপ আৰু মৰ্যাদা তাৰ ভিতৰলৈ আনিব আৰু কোনো অশুচি বস্তু তাৰ ভিতৰত প্ৰৱেশ নকৰিব। সেয়েহে তাতে ঘীনলগীয়া কৰ্ম কৰা আৰু মিছা কথা কোৱা কোনেও তাৰ ভিতৰত কেতিয়াও প্ৰৱেশ নকৰিব। কিন্তু কেৱল যিসকলৰ নাম সেই মেৰ পোৱালীৰ জীৱন পুস্তকত লিখা আছে তেওঁলোকেহে ভিতৰত প্ৰৱেশ কৰিব।